الله يبسط الرزق لمن يشاء ويقدر وفرحوا بالحياة الدنيا وما الحياة الدنيا في الآخرة إلا متاع.
আল্লাহে যাক ইচ্ছা করে তাৰ বাবে জীৱন উপকৰণ বৃদ্ধি কৰি দিয়ে আৰু সংকুচিত কৰে, কিন্তু ইহঁত পাৰ্থিৱ জীৱনক লৈ আনন্দিত, অথচ পাৰ্থিৱ জীৱন হৈছে আখিৰাতৰ তুলনাত ক্ষণস্থায়ী ভোগ মাত্ৰহে।